এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, পৰীক্ষাৰ পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়, পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিত ভালেসংখ্যক শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ পাছতে মেঘালয় চৰকাৰৰ কেবিনেট বৈঠক, দেৰগাঁও আৰু তিতাবৰত আজি মুখ্যমন্ত্ৰী উদ্যমিতা পুঁজিৰ চেক বিতৰণ আৰু 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ সংস্কৰণত প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত কিদৰে মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি সেই সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ নিজস্ব শিকন পদ্ধতিৰ ওপৰত আস্থা ৰাখিবলৈ পৰামৰ্শ দি কয় যে কোনো দুজন ব্যক্তিৰ চিন্তাধাৰা কেতিয়াও একে হ'ব নোৱাৰে। তেওঁ কয় যে প্ৰতিগৰাকী শিক্ষাৰ্থীৰে পঢ়াৰ এটা নিৰ্দিষ্ট শৈলী থাকে আৰু তেওঁলোকে পৰীক্ষাৰ বাবে নিজৰ প্ৰস্তুতিৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগে। ছাত্ৰ ছাত্ৰীসকলে লগতে শিক্ষক আৰু অভিভাৱকসকলে দিয়া পৰামৰ্শসমূহ ভালদৰে অনুধাৱন কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলে অন্ধভাৱে আনক অনুকৰণ কৰাৰ পৰিৱৰ্তে নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে যিকোনো পৰামৰ্শ গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে শিক্ষকসকলক প্ৰতিগৰাকী শিক্ষাৰ্থীৰ শিকন ক্ষমতা সন্দৰ্ভত সংবেদনশীল হবলৈ পৰামৰ্শ আগবঢ়ায়। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ টাছখাইত চুটাংগাত কয়লা খননৰ সময়ত ব্যৱহৃত ডিনামাইটৰ বিস্ফোৰণৰ ফলত পাহাৰৰ অংশ খহি পৰি ভালেসংখ্যক শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ পাছতে মেঘালয় চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰে। মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ এই ঘটনাক ৰাজ্যখনৰ বাবে অত্যন্ত দুখজনক বুলি উল্লেখ কৰি ইয়াৰ উচিত তদন্তৰ নিৰ্দেশ দিয়ে।
Today we had a very tragic incident that took place in East Jaintia Hills where a dynamite explosion had occurred at an illegal coal mine in Minsingot Thangsko area in East Jaintia Hills. This happened today at around 11 a.m. As per the current reports, about 18 people are reported dead because of this blast. One person is injured and has been shifted to the Yalong Civil Hospital. One SDRF team and several personnel from NDRF are already at the site.
উল্লেখযোগ্য যে এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি পাইছে। খনিৰ ভিতৰত এতিয়াও ভালেসংখ্যক লোক আবদ্ধ হৈ আছে। ইয়ালৈ চাই মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ঘটনাস্থলীত NDRF, SDRF আৰু আৰক্ষী বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিহতসকলৰ ভিতৰত অসমৰ কাছাৰৰ কাটিগড়া 3জন শ্ৰমিক আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ডঃ শৰ্মাই কয় যে তেওঁ বিধায়ক কমলক্ষ দে পুৰকায়স্থ আৰু মন্ত্ৰী কৌশিক ৰয়ক নিহত শ্ৰমিকৰ বাসগৃহলৈ যোৱাৰ পৰামৰ্শ দিছে। শ্ৰমিক 3জনৰ পৰিয়াললৈ 5,00,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ লগতে মৃত শ্ৰমিকৰ সবিশেষ জনাবলৈ মেঘালয় চৰকাৰক আহ্বান জনোৱাৰ উপৰি অসম আৰু মেঘালয়ৰ মুখ্য সচিবদ্বয়ে এই বিষয়ত পৰস্পৰৰ যোগাযোগত আছে বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দেৰগাঁৱত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত চেক বিতৰণ কৰে। এই উপলক্ষে লাচিত বৰফুকন পুলিচ একাডেমী ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক এই ধনৰাশিৰ সদ্ব্যৱহাৰেৰে স্বাৱলম্বী হবলৈ আহ্বান জনায়। মহিলাসকল আৰ্থিকভাৱে সবল হলেহে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি তিতাবৰ সমষ্টিৰ আত্মসহায়ক গোটৰ হিতাধিকাৰীসকলৰ মাজতো উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে 34,000 মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক ধনৰাশি প্ৰদান কৰিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। পুৱা নিকাকৰণেৰে অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছতে প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগ, গছপুলি ৰোপণ, মূল তোৰণ উন্মোচন, নামঘৰৰ তোৰণ উন্মোচন, শৰণ সমিতিৰ বৈঠক, মূল সমিতি আৰু আদৰণি সমিতিৰ কাৰ্যালয় উন্মোচনকে ধৰি একাধিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱৰ সমাগমেৰে অঞ্চলটো মুখৰ হৈ পৰিছে। অধিৱেশনস্থলীত মথুৰা পাগৰ আৰ্হিত নিৰ্মাণ কৰা মূল তোৰণ, বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ, চক্ৰবেহু আৰু স্বদেশী মেলাই দৰ্শনাৰ্থীৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰৰ অধিৱেশনত 20খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হ'ব। অধিৱেশনত 6খন অংকীয় ভাওনাও প্ৰদৰ্শন কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অধিৱেশনত অংশগ্ৰহণ কৰিব। ৰাজ্যত বিগত 5 বছৰত তেল আৰু প্ৰাকৃতিক গেছ লিমিটেডৰ দ্বাৰা পৰিচালিত তেল আৰু গেছ ক্ষেত্ৰসমূহত গেছ নিৰ্গমন আৰু তেল খাদত জুই লগা 6টা গুৰুতৰ ঘটনা সংঘটিত হৈছে আৰু এনে ঘটনাত 3জন লোকে প্ৰাণ হেৰুৱাইছে। লোকসভাত কালি সাংসদ কালীচৰণ সিঙে সোধা এটা প্ৰশ্নৰ উত্তৰত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে এই ঘটনা সংক্ৰান্তত একাংশ দোষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে তেল আৰু গেছ আহৰণৰ সময়ত সুৰক্ষা বিষয়ক শেহতীয়া নীতি নিয়ম অনুসৰণ কৰে আৰু নিয়মীয়াভাৱে সুৰক্ষাৰ দিশটো পৰীক্ষা কৰে। কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত কাইলৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। যুৱ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই অভিযানৰ অধীনত উদ্যোগীসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। এই উপলক্ষে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। কাইলৈ কামৰূপ জিলাৰ 3710গৰাকী আৰু কামৰূপ মহানগৰ জিলাৰ 1862গৰাকী উদ্যোগীয়ে প্ৰথম কিস্তিৰ ধনৰাশি লাভ কৰিব। অহা 9 ফেব্ৰুৱাৰীত চাহ শ্ৰমিকৰ মাতৃপত্ৰৰ বাবে কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব। সেইদিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনজয় চাহ বাগিচাৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব আৰু ৰাজ্যৰ 836খন বাগিচাত প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। পত্তন পোৱা ভূমি 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু 20 বছৰৰ পাছত বিক্ৰী কৰিবলগীয়া হলে একেখন বাগিচাৰ শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই কথা প্ৰকাশ কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোৱালপাৰা জিলাৰ মাকৰীৰ ৰেণ্ডুপেণ্ডু পাহাৰত আজিৰে পৰা 3দিনীয়াকৈ ৰাভা হাছং সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহৰ জৰিয়তে ৰাভা জনগোষ্ঠীৰ উপৰি বড়ো, গাৰো, নেপালী, হাজং, ৰাজবংশী আদি জনগোষ্ঠীৰ কলাকৃষ্টিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাই অহা হৈছে। এই সাংস্কৃতিক সমাৰোহত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্যও প্ৰদৰ্শন কৰা হ'ব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব। বিধানসভা নিৰ্বাচন সমাগত। ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যৰ নিৰ্বাচনী আলেখ লেখ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 প্ৰথমটো দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত কুমাৰ বৰা আৰু সাংবাদিক যদুমণি শইকীয়াই ষ্টুডিঅ'ত থাকি বিভিন্ন জিলাৰ কেইবাগৰাকীও সংবাদদাতাৰ পৰা নিৰ্বাচনৰ আলেখ লেখ ল'ব। এই অনুষ্ঠান মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল যোগেও প্ৰচাৰিত হ'ব। ভাৰত আজি জিম্বাবুৱেৰ হাৰাৰেত হ'বলগীয়া 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত আৰম্ভ হ'ব। ভাৰতে বুধবাৰে হাৰাৰেত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। একেদৰে ইংলেণ্ডে প্ৰথমখন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক 27 ৰাণত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতীয় দলটো এইবাৰৰ প্ৰতিযোগিতাত এতিয়ালৈকে এখনো খেলত পৰাজিত হোৱা নাই। ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল দল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়। পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিত ভালে সংখ্যক শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ পাছতে মেঘালয় চৰকাৰৰ কেবিনেট বৈঠক। দেৰগাঁও আৰু তিতাবৰত আজি মুখ্যমন্ত্ৰী উদ্যমিতা পুঁজিৰ চেক বিতৰণ আৰু 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।